প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা উলংঘনৰ কাৰ্যক গৰিহণা দিছে। পশ্চিম এছিয়াত আজি পঞ্চম দিনাও সংঘৰ্ষ অব্যাহত আছে। ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহে পশ্চিম এছিয়াত আবদ্ধ হৈ থকা যাত্ৰীসকলৰ সুবিধাৰ্থে আজি ভাৰত আৰু পাৰস্য উপসাগৰীয় অঞ্চলৰ মাজত 58খন বিমান চলাচল কৰাব। সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হৈছে আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা উলংঘনৰ কাৰ্যক গৰিহণা দিছে। কুৱেইটৰ যুৱৰাজ শ্বেইখ ছাবাহ আল খালেদ আল হামাদ আল মুবাৰক আল ছাবাহৰ সৈতে টেলিফোনযোগে হোৱা কথা বতৰাত শ্ৰীমোদীয়ে কয় যে এই কঠিন মুহূৰ্তত ভাৰত কুৱেইটৰ জনসাধাৰণৰ সৈতে আছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আঞ্চলিক শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত আলোচনা আৰু কূটনীতিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে কুৱেইটত থকা ভাৰতীয় লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত সহায় সহযোগিতাৰ বাবে দেশখনৰ নেতৃবৰ্গৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে লগতে কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানিৰ সৈতেও বাৰ্তালাপ কৰে আৰু কাটাৰৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰে। ইয়াৰ পাছত শ্ৰীমোদীয়ে ওমানৰ চুলতান হেইথাম বিন তাৰিকৰ সৈতে কথা পাতি পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। পশ্চিম এছিয়াত আজি পঞ্চম দিনাও সংঘৰ্ষ অব্যাহত আছে। ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সৈন্যবাহিনীয়ে তেহৰাণৰ পাৰমাণৱিক ক্ষেত্ৰসমূহক আঘাত হানিছে। প্ৰাপ্ত বাতৰি অনুসৰি ইজৰাইলে গোপন সূত্ৰৰ পম খেদি তেহৰাণৰ পাৰমাণৱিক অস্ত্ৰ বিকাশ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইয়াৰ ফলত কেন্দ্ৰটোৰ এটা অংশ বিনষ্ট হৈছে। ইজৰাইলে সংঘৰ্ষ আৰম্ভ হোৱাৰে পৰা দেশখনৰ বায়ুসেনা বাহিনীয়ে ইৰাণৰ প্ৰায় 300টা ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰা বুলি দাবী কৰিছে। ইজৰাইলে লগতে লেবাননক লক্ষ্য কৰি আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে আৰু হিজবুল্লাৰ প্ৰায় 60টা ঘাটিত আঘাত হানিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল কমাণ্ডৰ কমাণ্ডাৰ ব্ৰেড কুপাৰে কৈছে যে আমেৰিকাই আক্ৰমণ বন্ধ নকৰে আৰু ইৰাণৰ প্ৰত্যাক্ৰমণৰ সামৰ্থ দ্ৰুতভাৱে হ্ৰাস পাইছে। এপিক ফিউৰী অভিযান সন্দৰ্ভত তেওঁ কয় যে অভিযান আৰম্ভ হোৱাৰ 100 ঘণ্টাৰ কম সময়ৰ ভিতৰত আমেৰিকাই ইতিমধ্যে প্ৰায় 2000টা স্থানক লক্ষ্য কৰি লৈছে আৰু 2000ৰো অধিক লোক হতাহত হৈছে। তেওঁ কয় যে ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰমাৎ দুৰ্বল হৈ পৰিছে আৰু দেশখনৰ শ শ বেলিষ্টিক ক্ষেপণাস্ত্ৰ উৎক্ষেপণ সঁজুলি আৰু ড্ৰোন ধবংস হৈছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ মাজতে ছাইপ্ৰাছৰ ওপৰত হোৱা আক্ৰমণৰ পাছত ব্ৰিটেইন আৰু ফ্ৰান্সে ছাইপ্ৰাছত যুদ্ধ জাহাজ আৰু বিমান প্ৰতিৰক্ষা প্ৰণালী মোতায়েন কৰিছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ব্ৰিটেইনে ড্ৰোনেৰে সুসজ্জিত হেলিকপ্টাৰ প্ৰেৰণ কৰিছে আৰু SMS ড্ৰেগন নিয়োগ কৰা হৈছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোয়ে চাৰ্লছ ডি গ্লোড নামৰ বিমান পৰিবাহী জাহাজ ভূমধ্য সাগৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। ফ্ৰান্স অঞ্চলটোৰ সহযোগী ৰাষ্ট্ৰসমূহৰ সুৰক্ষা আৰু ভৌগোলিক অখণ্ডতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ প্ৰকাশ কৰিছে। ইপিনে ইৰাণে পশ্চিম এছিয়াৰ কেইবাখনো দেশক লক্ষ্য কৰি বিমান আক্ৰমণ অব্যাহত ৰাখিছে। সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAEৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালি দেশখনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই 11টা বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু 123টা ড্ৰোন ধবংস কৰে। মন্ত্ৰালয়ে লগতে এটা ক্ষেপণাস্ত্ৰ ভূপতিত হয় যদিও ইয়াৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিয়ে। ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰাৰ কোনো প্ৰমাণ পোৱা নাই বুলি আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEAৰ সঞ্চালক প্ৰধান ৰাফেল মেৰিয়ানো গ্ৰছিয়ে স্পষ্ট কৰি দিছে। ইৰাণৰ পাৰমাণৱিক আঁচনিৰ বিষয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই কথা প্ৰকাশ কৰি বিষয়টোক লৈ তেওঁ সম্পূৰ্ণ অৱগত বুলিও শ্ৰীগ্ৰছিয়ে উল্লেখ কৰে। ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহে পশ্চিম এছিয়াত আবদ্ধ হৈ থকা যাত্ৰীসকলৰ সুবিধাৰ্থে আজি ভাৰত আৰু পাৰস্য উপসাগৰীয় অঞ্চলৰ মাজত 58খন বিমান চলাচল কৰাব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহে আজি 58খন বিমান চলাচল কৰোৱাৰ পৰিকল্পনা কৰিছে। ইণ্ডিগোৱে 30খন আৰু এয়াৰ ইণ্ডিয়া তথা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে 23খন বিমানৰ দিহা কৰিছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এছমলিয়ন সংগ্ৰহালয়ে ভাৰতৰ সন্ত তিৰুমানকাই আলৱাৰৰ 16শ শতিকাৰ এটা মূৰ্তি উভতাই দিছে। তামিলনাডুৰ তাৰিকম্বুত অৱস্থিত শ্ৰী সুন্দৰৰাজা পেৰুমল মন্দিৰত এই মূৰ্তিটো পুনৰ স্থাপন কৰা হ'ব। পূৰ্বে শ্ৰী সুন্দৰৰাজা পেৰুমল মন্দিৰতেই থকা এই মূৰ্তিটো 1967 চনত হোৱা নিলামৰ জৰিয়তে সংগ্ৰহালয়তে লাভ কৰিছিল। কালি সন্ধিয়া আনুষ্ঠানিক প্ৰক্ৰিয়াৰ জৰিয়তে মূৰ্তিটো ভাৰতলৈ হস্তান্তৰ কৰা হয়। এতিয়া ক্ষন্তেক বাণিজ্যিক বিৰতি।
কোমল, এই দিন দুপৰত ইমান খৰখেদাকে কোৱা লৈ যাও।
অঁ, এই ভূঞাদাক বিচাৰি আহিছো ৰব খুৰী। এই আমাৰ গোটেই ঘৰৰ টিংপাতবোৰ মামৰে ধৰিছে নহয়, সেই তাকেই ঠিক কৰাই লওঁ।
অ, ভাল কৰিছ দেই, এই বতাহ ধুমুহাৰ দিন আহিছেই নহয়, বিপদ অহাৰ আগতে সাৱধান হোৱাটো ভাল।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077 অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হৈছে। এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় আৰু বসন্ত ঋতুৰ আগমনৰ প্ৰতীক।
ৰঙৰে জুই জ্বলি নাচি পৰাশৰ দালতে ফাগুনৰে
দেশৰ আন ঠাইৰ লগতে অসমতো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সত্ৰনগৰী বৰপেটা, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰসমূহত আধ্যাত্মিক ৰীতি নীতি তথা আনন্দ উৎসাহেৰে দৌল উৎসৱ পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি দ্বিতীয় ভৰদৌল উপলক্ষে পুৱাৰে পৰা অগণন লোকৰ সত্ৰ চৌহদলৈ আগমন ঘটিছে। পৰহিলৈ সত্ৰত সুঁৱৰী পালন কৰা হ'ব। গোসাঁইৰ গাত ফাকুগুৰি ছটিয়াই সেৱা জনাবলৈ সত্ৰ চৌহদত প্ৰতি বছৰৰ দৰে এইবাৰো অগণন লোকৰ সমাগম হৈছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। দৌল উৎসৱৰ আজি তৃতীয় দিনা নাম প্ৰসংগ হৈছে। মহাপূজাৰ পাছত সন্ধিয়া প্ৰভুক আবিৰ্ষনা হ'ব আৰু নিশাৰ ভাগলৈ ভক্তসকলে পৰস্পৰক ফাকুগুৰি খান্দিব। কোচবিহাৰৰ মধুপুৰ সত্ৰতো পৰহিৰে পৰা দৌল উৎসৱ উদযাপন কৰা হৈছে। দৰং জিলাৰ বিভিন্ন সত্ৰ, দেৱালয়, নামঘৰ আদিতো দৌল উৎসৱ উদযাপন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি 5-দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। কালি গোটেই নিশা গোসাঁইক ৰভাঘৰত থৈ নাম প্ৰসংগ কৰা হয়। নিশাৰ ভাগত আকাশী গংগা তীৰৰ আই খেৰসুতীয়া সাংস্কৃতিক মঞ্চত সত্ৰীয়া অনুষ্ঠান আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি পাৰিজাত হৰণ নাট পৰিৱেশন কৰা হয়। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত ফল্গোৎসৱ অনুষ্ঠিত হৈছে। দক্ষিণপাট সত্ৰত কালি দেৱদোলন আৰু ৰাজদোলন কাৰ্যসূচী অনুষ্ঠিত হয়। আজি মনুষ্য দোলনৰ পাছতে ফাকু খেলি কাৰ্যসূচী সামৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰঙৰ এই উৎসৱে জনসাধাৰণৰ জীৱনলৈ মৰম, ভালপোৱা আৰু আশাৰ বতৰা কঢ়িয়াই আনে আৰু একতাৰ তথা ভাতৃত্ববোধৰ এনাজৰি সুদৃঢ় কৰে। টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। কাইলৈ মুম্বাইত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা উলংঘনৰ কাৰ্যক গৰিহণা দিছে। পশ্চিম এছিয়াত আজি 5ম দিনাও সংঘৰ্ষ অব্যাহত আছে। ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহে পশ্চিম এছিয়াত আবদ্ধ হৈ থকা যাত্ৰীসকলৰ সুবিধাৰ্থে আজি ভাৰত আৰু পাৰস্য উপসাগৰীয় অঞ্চলৰ মাজত 58খন বিমান চলাচল কৰাব আৰু সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।